এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত, বজালী, টিহু আৰু নলবাৰী সমষ্টি সামৰি আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা, অসমৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান তথা স্থানীয় গ্ৰাম্য সংস্থাৰ বাবে কেন্দ্ৰৰ 256,60,00,000 মুকলি, ৰাজ্যৰ বিভিন্ন আদালতত ফেব্ৰুৱাৰী পৰ্যন্ত 5,72,000তকৈ অধিক নিষ্পত্তিবিহীন গোচৰ, সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ, আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ভাৰতৰ ইতিহাস ৰচনা। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুম সমষ্টিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ লয়। আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাই বজালী, টিহু আৰু নলবাৰী সমষ্টিক সামৰি ল'ব। এই যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণ কৰিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি নতুন বৰ অসম যাত্ৰাৰ অংশ হিচাপে মৰাণৰ তিলৈত আয়োজিত চাহ মজদুৰ আদিবাসীসকলৰ মহাসন্মিলনত অংশগ্ৰহণ কৰে। নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলত নেতা কৰ্মীৰ পদত্যাগ, যোগদান আদিও অব্যাহত আছে। অগপুৰ সদ্য পদত্যাগী নেতা জয়ন্ত খাউণ্ডে আজি নতুন দিল্লীত কংগ্ৰেছ দলত যোগদান কৰিব। উল্লেখযোগ্য যে সমাগত বিধানসভা নিৰ্বাচনত কেইবাটাও বিৰোধী দলে মিত্ৰতা কৰাৰ চৰ্চা চলি আছিল যদিও ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সৈতে ৰাজ্যৰ দলে মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি দলটোৱে এটা বিবৃতিযোগে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ লগতে কেইবাটাও সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে। অসমৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান তথা স্থানীয় গ্ৰাম্য সংস্থাসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে 15 সংখ্যক বিত্ত আয়োগৰ অনুদানৰ 256,60,00,000 মুকলি কৰি দিছে। 2025-26 বিত্তীয় বৰ্ষৰ বাবে আগবঢ়োৱা এই ধনৰাশি 27খন জিলা পঞ্চায়ত, 182টা ব্লক পঞ্চায়ত, 2192খন গাঁও পঞ্চায়ত আৰু 3খন স্বায়ত্তশাসিত জিলা পৰিষদ, ক্ৰমে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে আগবঢ়োৱা হৈছে। তদুপৰি 2025-26 বিত্তীয় বৰ্ষৰ আনটাইড অনুদানৰ প্ৰথম কিস্তিৰ 42,70,00,000 বাকী থকা অংশ অতিৰিক্তভাৱে 3খন স্বায়ত্তশাসিত পৰিষদলৈ মুকলি কৰা হৈছে। অসমৰ বিভিন্ন আদালতত যোৱা ফেব্ৰুৱাৰী পৰ্যন্ত 5,72,000তকৈ অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। ইয়াৰ ভিতৰত কেইবাহাজাৰো গোচৰ 10-20 বছৰ পুৰণি। ন্যায়িক বিভাগৰ তথ্য অনুসৰি যোৱা 9 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যৰ বিভিন্ন আদালতত 5,72,867 গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। ইয়াৰ ভিতৰত 54,778 গোচৰ 5 বছৰ পুৰণি। একেদৰে 10 বছৰৰো অধিক পুৰণি 9,564 গোচৰ এই পৰ্যন্ত নিষ্পত্তি নোহোৱাকৈ আছে। আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ ভিতৰত অধিকাংশই হৈছে ফৌজদাৰী গোচৰ। ৰাজ্যৰ 40,00,000 হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত কাইলৈ 9,000টকাকৈ চেক প্ৰদান কৰা হ'ব। সমাজ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। এই উপলক্ষে 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু নগৰীয়া ৱাৰ্ডত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক ধনৰাশি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰে।
অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40,00,000 অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত আৰু কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTC VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি 1খনকৈ সভাৰ আয়োজন কৰিছো। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব আৰু সভা চলি থাকোতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছো।
অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি আৰু শিক্ষা ঋণ ৰাজসাহায্য আঁচনি অভিনন্দনৰ অধীনত আজি আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ কৰ ভৱনত এই উপলক্ষে দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকিব। উল্লেখযোগ্য যে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ অধীনত অৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনক উৎসাহিত কৰাৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 486খন চাহ বাগিচাত আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। একেদৰে অভিনন্দন আঁচনিৰ অধীনত 2020-24 বিত্তীয় বৰ্ষত শিক্ষা ঋণ লৈ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰা 437গৰাকী অৰ্হতা সম্পন্ন শিক্ষাৰ্থীলৈ 50,000 টকাকৈ এককালীন বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো বাতৰি মাজলৈ। সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হ'ব। এই অধিৱেশন অহা 2 এপ্ৰিলত অন্ত পৰিব। বিৰোধী দলে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আজি লোকসভাত আলোচনা হ'ব। কংগ্ৰেছৰ 3জন সাংসদ মহম্মদ জাভেদ, কে সুৰেশ আৰু মাল্লু ৰবিয়ে সংসদত এই প্ৰস্তাৱ উত্থাপন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি লোকসভাত পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত বিবৃতি দাঙি ধৰিব। ইপিনে ৰাজ্যসভাত আজি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ কাম কাজ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে যোৱা মাহত অনুষ্ঠিত বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত বিৰোধী পক্ষই অধ্যক্ষক আঁতৰোৱাৰ দাবী জনাই লোকসভাৰ সাধাৰণ সচিবলৈ অনাস্থা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এই প্ৰস্তাৱত তেওঁলোকে শ্ৰীবিৰলাৰ বিৰুদ্ধে পক্ষপাতমূলক আচৰণৰ অভিযোগ তুলিছিল। তৃণমূল কংগ্ৰেছৰ বাহিৰে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ডি এম কে, বাওঁ আৰু অন্যান্য দলৰ 118জন সাংসদে এই অনাস্থাত সমৰ্থন জনাইছিল। নলবাৰী জিলাৰ শোলমাৰাত কালি ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ভিত্তিত এখন যুৱ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা উপস্থিত থাকে। শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত সন্মিলনত ভাষণ দি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে অসমত পুনৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ যুৱ প্ৰজন্মক আহান জনায়। ধুবুৰী জিলা পৰিবহণ বিভাগে পথ সুৰক্ষা বিধি বলবৎ কৰাৰ উদ্দেশ্যে দুদিনীয়াকৈ অভিযান চলায়। এই অভিযানত জিলা পৰিবহণ কৰ্তৃপক্ষই কৰ পৰিশোধ নকৰা, বৈধ পঞ্জীয়ন নথকাৰ দৰে বিভিন্ন নিয়ম উলংঘনৰ অভিযোগত 36খন ই ৰিক্সা জব্দ কৰে। জিলাখনৰ সকলো বাহনৰ বকেয়া কৰ পৰিশোধ নিশ্চিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা মাহজোৰা প্ৰচেষ্টাৰ অংশ হিচাপে এই অভিযান চলোৱা হয়। জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাজীয়ে এই অভিযান সন্দৰ্ভত কয় যে যান বাহনসমূহে যাতে পথ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলে আৰু নিয়মীয়াকৈ যাতে কৰ পৰিশোধ কৰে সেয়া নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। তেওঁ লগতে অনলাইন পৰিবহণ পৰ্টেল ব্যৱহাৰ কৰি অথবা জিলা পৰিবহণ কাৰ্যালয়লৈ গৈ বকেয়া পৰিশোধ কৰিবলৈ সকলোকে আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিগবৈত চুতীয়া ৰাণী সতী সাধনীৰ এটা পূৰ্ণাবয়ৱ মূৰ্তি উন্মোচন কৰে। চুতীয়া জাতি উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তিটো ডিব্ৰুগড়ৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰিছে। নগৰখনৰ মাজমজিয়াৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ সমীপত স্থাপন কৰা চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ এই প্ৰতিমূৰ্তিটোৱে ৰাজ্যৰ প্ৰতিটো প্ৰজন্মক তেওঁৰ প্ৰবল দেশপ্ৰেম আৰু বীৰগাথাৰ কথা সোঁৱৰাই থাকিব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিত কালি মন্ত্ৰী বিমল বৰাই কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে নাওজান আলিমূৰৰ পৰা শালমাৰী চাহ বাগিচা পথ, নামদাং চাৰিআলিৰ পৰা 2 নম্বৰ হলগুৰি গাঁও হাতী নামদাং পথ, এম এন ৰোডৰ পৰা ৰাংচালী সংযোগী পথ, ঘোঁৰাগাছ গ্ৰেজিংবাম সংযোগী পথ আৰু বামুণবাৰী বেংগলীপট্টি সংযোগী পথকেইটাৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী শ্ৰীবৰাই কয় যে এই পথসমূহ নিৰ্মাণ সম্পূৰ্ণ হলে বৃহত্তৰ টিংখাং অঞ্চলৰ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিত হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰ জিলাত যোৱা শনিবাৰৰ পৰা প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ আৰু সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰিবৰ বাবে প্ৰিজাইডিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনৰ বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু গোসাইগাঁও থকা ছেইণ্ট এণ্ঠনিছ মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত বিষয়াসকলক নিৰ্বাচনী প্ৰক্ৰিয়া, প্ৰিজাইডিং বিষয়াৰ কৰ্তব্য আৰু দায়িত্ব, ই ভি এম আৰু ভি ভি পেট পৰিচালনাৰ নিয়মকে ধৰি অন্যান্য যাৱতীয় নিয়মাৱলীৰ বিষয়ে অৱগত কৰোৱা হৈছে। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে নিউজিলেণ্ডক 96 ৰাণত হৰুৱাই একেৰাহে দ্বিতীয়বাৰৰ বাবে টি টুৱেণ্টি বিশ্বকাপত চেম্পিয়ন হয়। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে নিৰ্ধাৰণ কৰি দিয়া 256 ৰাণৰ বৃহৎ লক্ষ্যৰে খেল আৰম্ভ কৰি নিউজিলেণ্ডে 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 159 ৰাণে কৰিবলৈ সমৰ্থ হয়। জাছপ্ৰীত বুমৰাই 4টা উইকেট দখল কৰাৰ লগতে অক্সৰ পেটেলে 3টা উইকেট লাভ কৰে। বুমৰাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 255 ৰাণ সংগ্ৰহ কৰে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত এয়া আছিল ভাৰতৰ সৰ্বাধিক ৰাণ। অপেনাৰ সঞ্জু ছেমছনে সৰ্বাধিক 89 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 54 আৰু অভিষেক শৰ্মাই 52 ৰাণ কৰে। নিউজিলেণ্ডৰ জেমছ নিছমে 3টা উইকেট লাভ কৰে। ছেমছনক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। কামৰূপ জিলাৰ বৰদেকপাৰ গাঁও নিবাসী সৰবৰাহী মহিলা জাহ্নৱী দেৱীৰ কালি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তি ৰাণী ডেকাৰ সৈতে।
আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ খিতাপ দখল। কাইলৈ অৰুণোদয়ৰ হিতাধিকাৰীক 3,600 কোটি টকা প্ৰদান আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মধ্যপ্ৰাচ্যৰ সংঘাতে তীৱ ৰূপ ধাৰণ কৰিছে। কালি ইজৰাইলে লেবানন, বেইৰুট আৰু তেহৰাণৰ তেল ভাণ্ডাৰত আক্ৰমণ চলোৱাৰ সমান্তৰালকৈ ইৰাণেও ইজৰাইলক প্ৰত্যাক্ৰমণ কৰে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। কাইলৈ অৰুণোদয়ৰ হিতাধিকাৰীক 9,000 টকাকৈ বেংক একাউণ্টত দিয়া হ'ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ মুঠ 3,600 কোটি টকা ব্যয় হ'ব। বাতৰিটো দৈনিক অসমৰ লগতে আনবোৰ কাকতেও প্ৰকাশ কৰিছে। অহা 15 মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰি আৰু 9 এপ্ৰিলত ৰাজ্যৰ 126টা সমষ্টিতে ভোটগ্ৰহণৰ সম্ভাৱনা আছে বুলি আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। পুনৰ বহিৰাজ্যলৈ গোপনে হাতীৰ সৰবৰাহ কৰা হৈছে। অসমৰ হাতী বাহিৰলৈ সৰবৰাহৰ আঁৰত বৃহৎ ধনৰ লেনদেনৰ অভিযোগেৰে অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। বহু প্ৰতীক্ষিত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্ভৱ নোহোৱাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। গোৱালপাৰাৰ কুমৰীবিলক সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। বাতৰিটো দ্য চেণ্টিনেল কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। দৈনিক অগ্ৰদূত কাকতত কাৰ্বি আংলঙৰ 442 হেক্টৰ বনভূমি ধবংস কৰি জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাতৰি প্ৰকাশ পাইছে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলে বিজয়ী খিতাপ অৰ্জন কৰে। নিয়মীয়া বাৰ্তা কাকতৰ লগতে আটাইবোৰ কাকতে আজি এই বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 20 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত। বজালী, টিহু আৰু নলবাৰী সমষ্টিক সামৰি আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। অসমৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান তথা স্থানীয় গ্ৰাম্য সংস্থাৰ বাবে কেন্দ্ৰৰ 256 কোটি 60 লাখ টকা মুকলি। ৰাজ্যৰ বিভিন্ন আদালতত ফেব্ৰুৱাৰী পৰ্যন্ত 5,72,000তকৈও অধিক নিষ্পত্তিবিহীন গোচৰ। সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ। আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ জয় কৰি ভাৰতৰ ইতিহাস ৰচনা। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।